Good evening. Itu Akashwani Kohima, Sam Laga Khobor Puriase, Ketukho Mere, Poila Headlines. Nagaland Governor Tu Huile, 14 Nagaland Legislative Assembly, 5th Session, August 6, 2024, to revoke Kurise. Union Sarkar, Sop Party Ke Meeting Matise, Parliament Laga Budget Session, Agete. Naga Student Federation Aru Konyak Union to Nagaland Sarkar Ke Khushi Koidise, Supreme Court Ke Read Petition, Diakarone, December 2021 Oting Massacre Laga Center Laga Fasla Opor Challenge Kurakarne. Aru Nagaland Athletic Association to Huile, Nagaland Junior Athletic Championship 2024 to 2nd August 2024 Jonai Dise, Itia Pura Khobor. Nagaland Governor La Ganesan Tu Huile, 14 Nagaland Legislative Assembly, 5th Session, August 6, 2024, Laga Order to Revoke Kuri Dishe. Assembly Secretary in Charge, Croki Tunyo Rio, Aji Ekta Press Release Pora Koishe Ki Governor Tu Huile, Ekta Order Pora, Age Din, June 3, 2024, Laga Order Issue Kora to Revoke Kuri Dishe. Sarkar tu huile, center pora sob party meeting Sunday te thakibole koise parliament budget session laga agete. Itu meeting te sarkar tu huile sob political parties ke cooperation tu bisari ase duita houses of parliament te aram pora cholai kena jabole. Budget session tu huile itu moina 22nd pora aha laga moina 12 tok rakhibo. Union budget tu huile 23rd July te present kuribo. Itu bar tu sobse agye laga budget hobo Narendra Modi laga sarkar tisri bar ula pichote. Naga Student Federation NSF tu huile Nagaland sarkar upor khushi kuidise Indian Supreme Court te writ petition file kura upor. Juntu December 2021 Oting Massacre te Central sarkar laga fasla upor challenge kuridise. State Sarkar tu huile ekta petition pora Central Sarkar ke Indian Army Personnel Khan ke prosecute nakura opor challenge kurishe Jun Khan tu huile 13 innocent Manu Khan ke murai dishe NSF President Medovi Ri aru Assistant General Secretary Kenny Loken pora aji ekta press release te kuishe ki Nagaland Sarkar laga mon dangar laga kadam uthatu huile Pradesh laga mon rakhi dishe nyai aru accountability fini human rights violation to samna kuri bole federation to koishe ki supreme court laga fasla to ekta notice union ministry of defense aru home affairs te dibole to dangor uniti dikhi ase nsf koishe tai to huile state sarkar petition lago khara ase aru judicial review khan laga zaruri to thaki ase kile mane prosecution sanction refusal kura nimite aru khara kuribo naga People's Movement for Human Rights Logot versus Union of India. Arubi NSF Pora Kuishe Armed Force Special Power Act to Naga Homeland Pora Hatai Dibole. Konyak Union KU2 Huile Nagaland Sarkar Upor Kushi Jonai Dishe 21 Para Alpha Team Laga 30 Para Commanders Personal Khan Ke Prosecute Kuribole Action Law Upor. Jun Khan Tu December 4, 2021 Te Oting Busti Laga 14-07 Civilian Khan ke Murai Dishe. KU2 Ekta Press Release Pora Koishe ki State Sarkar Laga Kadam Lua Karne Supreme Court ke Jaina Dangor Kadam Ase Victims Khan ke Nyai Dibole. Aru Koishe ki KU2 Puilabi Home Minister Y Paton Logo Lok Kurishe Aru Itu Opor Kotha Koishe Aru Itu Case Tu Sobse Uncha Judicial Level Te Sabole Koishe. Union Tu Bhal Laga Tu Akha Ase Nyai Tu Victims Khan ke Dibole. Sobse Joldi Pora Aru Golti Kura Khan ke Saza tu dibole koishe uniform cholai kena thakilebi. Arubi KU koishe ki Tai Khan laga akha state sarkar oporte jun tu nachari kena nai tu anibole. Chepobozu sub division laga government department aru Chepobozu town council majote joakali DB's court Chepobozu pora coordination meeting tu luishe. Meeting tu hoile town laga sob Fini Unity Anibole Kota Kushe Aru Ekta Team Kurikena Model Township to Banavole Kam Kuribole Lage. Chepobozu ADC Alemia Panglongchar Pora Meeting Chair Kurishe Aru Tai Pora Sob Notun Councillors Head of Departments Aru Town Leaders Khan Ke Matishe Tai Khan Laga Sob Se Bhal Aru Dedication Dikena Town De Aniti Anibole Kushe. Chepobozu Town Council Chairman Krelelie Kerho EE PWD Chepobozu Semashe, Katiri, Aru Chief Minister Laga Special Secretary, Vibilito, Kets Khantu, Khata Speeches Dishe, Alak Alak Department, PHE, Education, Police Aru Veterinary Department Khantu, Nijor Laga Department Laga Kamtu, Highlight Kuri Dishe.
आप डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून
আপনিখান আকাশবাণী কহিমা পৰা দিয়া খবৰ শুনি আছে আপনিখান ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা পৰা শুনিবলৈ পাৰিব Science and Technology Minister Dr. Jitendra Singh tu huile sobse latest technology tu cholabole koise accessible aro affordable healthcare karne tai pora koise technology tu huile healthcare sector te batlaf anise aro artificial intelligence laga integration aro machine learning tools bishi batlaf anise aro healthcare delivery tu bhal kuri dise আজি নই দিল্লীতে একটা ইভেন্টে এড্রেস করা সামে মিনিষ্টার কৈছে দেশ টু হলিয়া দুনিয়াতে টপ 6 বায়ো ম্যানুফ্যাকচার হৈছে আৰু হেলথ কেয়ার ফিনি কস্ট এফেক্টিভ হৈ যাইছে তাই কৈছে কি মইখান দেশ হইলে মেডিকেল ট্যুরিজম ফিনি সবসে বেশি মানু বিচারিয়া আছে আৰু হেলথ কেয়ার প্রিভেন্টিভ তে ফ্রন্ট লাইন নেশনস লাগা মাজতে আছে আয়ুষ্মান কার্ড ডিজিটাল হেলথ কেয়ার মিশন পিএম জন ঔষধি স্কিমস লাগা উপর জরুরি কোয়া সামে মিনিষ্টার কৈছে কি টেকনোলজি একটা ডাঙর রোল টু লো আছে হেলথ কেয়ার পাবলে ডক্টর জিতেন্দ্র সিং টু হইলে পাবলিক আৰু প্রাইভেট সেক্টর ফিনি কোঅপারেশন উঠাবলে অনুরোধ করে দিছে ইন্ডিয়া মেট্রিওলজিক্যাল ডিপার্টমেন্ট টু কৈছে কি নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতে অহা থকা 4 দিন দে ভাৰীৰ পৰা বেছি ভাৰী বাৰিষটো হ'ব কৈছে এইটো চামে প্ৰদেশ লগা কেপিটেল কহিমাতে 27.6 ডিগ্ৰী চেলচিয়াছটো ৰেকৰ্ড কৰিছে আৰু 18.2 ডিগ্ৰী চেলচিয়াছটো মিনিমামটো থাকিছে 24 ঘণ্টাৰ মাজতে বাৰিষটো হ'লে 4 mm ৰেকৰ্ড কৰিছে ৰিলেটিভ হিউমিডিটিটো 82% থাকি কেনে মিছ গ্ৰেণ্ড নাগালেণ্ড আৰু ৰেইনিং মিছ নাগালেণ্ড নিকে তুনিঅ ছেটছ টু সব তৈয়াৰী আছে মিছ গ্ৰেণ্ড ইণ্ডিয়া 2024 পাৰ্টিচিপেট কৰিবলৈ ইটো মেগা গ্লেমাৰ ইভেণ্টটো হলে 11 আগষ্ট জয়পুৰতে থাকিব ইটোবাৰ সবচে আগে একটা আছে বিউটি এণ্ড এষ্টেটিক ছচাইটি অফ নাগালেণ্ড BASN লগা বিউটি কুইনছ পাঠাবলৈ প্ৰদেশকে ৰিপ্ৰেজেণ্ট কৰি কিনা একটা প্ৰেছ কনফাৰেন্স কহিমা প্ৰেছ ক্লাব অফিচতে কথা কোৱা চামে BASN প্ৰেচিডেণ্ট মেলেখোটো পুচো কৈছে কি BASN টু 33 সাল টু হলে মিছ নাগালেণ্ড টু সদায় চাল কৰি আহিছে আৰু ইটো চালটো হলে একটা মাইল ষ্টোন টু ৰাখি লৈছে মিছ গ্ৰেণ্ড ইণ্ডিয়া আৰু মিছ ইউনিভাৰ্ছ ইণ্ডিয়া লগা ফ্ৰেঞ্চাইজতে ভাগ ল'ব পাৰাৰ কাৰণে মিছ গ্ৰেণ্ড নাগালেণ্ড ছেটছ টু তাই লগা মন খুচি আৰু এক্সাইটমেণ্ট কৈছে একটা কনটেষ্টেণ্ট কৰি কেনে আৰু কৈছে ইটো একটা প্ৰেষ্টিজিয়াছ সময় আছে তাই কাৰণে আৰু প্ৰদেশ কাৰণে বি কৈছে ছেটছৰ পৰা কৈছে তাই লগা সবচে গাৰ্ভ লগা টু হলে নাগা হেৰিটেজ আছে আৰু নাগালেণ্ড লগা হৰ্ণবিল ফেষ্টিভেল আছে যোনটো মিছ গ্ৰেণ্ড ইণ্ডিয়াতে পাৰ্টিচিপেট কৰা চামে হাইলাইট কৰি দিব মিনিষ্ট্ৰী অফ এডুকেশ্যন টু হলে ছেল্ফ নমিনেশ্যন ফৰ নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড 2024 লগা লাষ্ট দিনটো এক্সটেণ্ড কৰি দিছে 18 জুলাই 2024 মিনিষ্ট্ৰীৰ পৰা কৈছে এপ্লিকেণ্টছ কোনখন ছেল্ফ নমিনেশ্যন টু পাৰ্চিয়েলি ফাইল কৰি দিছে 18 জুলাই 2024 দিন আগে তাই খানটো হলে ছেল্ফ নমিনেশ্যন লগা ফাইল নো ছাবমিশ্যন টু 21 জুলাই তক ছাবমিট কৰিবলৈ পাৰিব ইটো লগা ওপৰ সব ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ্ছ ছিনিয়ৰ ছাব ডিভিজনেল এডুকেশ্যন অফিচাৰ্ছ আৰু SDEOS খানকে নিজৰ লগা জুৰিষ্টিকশ্যনতে টিচাৰ্ছ খানকে খবৰ জনাই দিবলৈ অনুৰোধ কৰিছে নাগালেণ্ড এথলেটিক এছ'চিয়েচন NAA টু হলে নাগালেণ্ড জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ 2024 টু হলে ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাতে 2 থাৰ্ড আগষ্ট 2024 জৰকাৰ কৰিব NAA টু আজি একটা ফ্ৰেছ ৰিলিজ পৰা কৈছে কি কম্পিটিশ্যনটো হলে মোটা আৰু মাইকী কাৰণে জৰকাৰ কৰিব Under-12, Under-14 আৰু Under-16 লগা কেটেগৰীতে অনৰেৰী ছেক্ৰেটেৰী নাগালেণ্ড এথলেটিক ফনচাও মুলি কৈছে কি নাগালেণ্ড লগা যোন ইণ্ডিজিনিয়াছ মানুহটো কম্পিটিশ্যনতে ভাগ ল'বলৈ পাৰিব আলাক এথলেটিকছ ডিচিপ্লিনটো থাকিব তাতে লং জাম্প জেভলিন থ্ৰ' হাই জাম্প লং জাম্প আৰু শ্বৰ্ট পুট খানটো থাকিব NNA কৈছে কি এথলেটিকছ খান ৰেজিষ্ট্ৰেশ্যনটো অনলাইন ভিয়া গুগল পৰা পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন ফিটো একটা ইভেণ্ট কাৰণে 100 টকা হ'ব আৰু গেমছ লগা জানকাৰী লবলৈতো ছচিয়েল মিডিয়াতে পাব, নাগালেণ্ড এথলেটিক্সতে ইনষ্টাগ্ৰাম আৰু এক্স পৰা বি পাব। খবৰ শেষতে আৰু হেডলাইনছ। নাগালেণ্ড গভৰ্ণৰটো হ'লে 14 নাগালেণ্ড লেজিছলেটিভ এছেম্বলি ফিফ্থ ছেশ্যন আগষ্ট 6, 2024 ৰিভক কৰিছে। ইউনিয়ন চৰকাৰটো সব পাৰ্টিকে মিটিং মাতিছে পাৰ্লিয়ামেণ্ট লগা বাজেট ছেশ্যন আগেতে। নাগা ষ্টুডেণ্ট ফেডাৰেশ্যন আৰু কন্যাক ইউনিয়নটো নাগালেণ্ড চৰকাৰকে খুচি কৈ দিছে সুপ্ৰিম কোৰ্টকে ৰিট পিটিশ্যন দিয়াৰ কাৰণে। ডিচেম্বৰ 2021 অটিং মেছেকাৰ লগা চেণ্টাৰ লগা ফাছলা অপৰচুনাইজ কৰাৰ কাৰণে। আৰু নাগালেণ্ড এথলেটিক এছ'চিয়েশ্যনটো হ'লে নাগালেণ্ড জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ 2024 ছেকেণ্ড আগষ্ট 2024 জনাই দিছে। আজি লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। আপনি খান সবকে ভাল ৰাতি হবি।